ব্যাপক প্রস্তুতি। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মার বরাক উপত্যকার তিনিটা বিধানসভা সমষ্টিত মুখ্যমন্ত্রী মহিলা উদ্যমিতা পুঁজি চেক বিতরণ, সংগীত শিল্পী সমর হাজরিকার শেষকৃত্য রাজ্যিক মর্যাদার সম্পন্ন আর পদ্মশ্রী সন্মানে বিভূষিত বিশিষ্ট সাহিত্যিক রংবং টেরাঙর 89 সংখ্যক জন্মদিন উপলক্ষে ডিফুত বিশেষ কার্যসূচী। আজি ভোগালী বিহুৰ উৰুকা। পৰম্পৰা অনুসৰি মাঘৰ বিহুৰ উৰুকাৰ দিনা ৰাজ্যবাসীয়ে আজি নিশা সমূহীয়া ভোজ ভাত খোৱাৰ দিহা কৰিছে। গ্ৰামাঞ্চলত মেজি আৰু ভেলাঘৰৰ তলত সমূহীয়া ভোজ ভাতৰ প্ৰস্তুতি পুৱাতে আৰম্ভ হয়। গুৱাহাটীকে ধৰি ৰাজ্যখনৰ নগৰাঞ্চলৰ ৰাইজেও কংক্ৰিটৰ মজিয়াত একেলগে এসাজ খোৱাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ কেইবাখনো বিলত আজি গাঁওবাসীয়ে সমূহীয়াকৈ মাছ ধৰে। মাছৰ বজাৰসমূহত আজি পুৱতি নিশাৰে পৰা বিভিন্ন স্থানৰ পৰা মাছ ব্যৱসায়ীসকল উপস্থিত হোৱাৰ লগতে গ্ৰাহকৰো ভিৰ পৰিলক্ষিত হয়। মাজুলীৰ বিভিন্ন অঞ্চলত আজি ৰাইজে সমূহীয়াভাৱে মাছ ধৰি আনন্দ উপভোগ কৰে। কোকৰাঝাৰ জিলাৰ বজাৰসমূহত আজি ভোগালীৰ উৰুকাৰ বাবে মাছ বিক্ৰেতা আৰু ক্ৰেতাসকলে ভিৰ কৰে বুলি আমাৰ সংবাদদাতাই জনাইছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বিল জলাশয়সমূহত মাছ ধৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে যদিও ওচৰৰ গাঁওবাসীয়ে নিষেধাজ্ঞা নেওচি জলাশয়সমূহত সমূহীয়াভাৱে মাছ ধৰে। ভোগালী বিহু উপলক্ষে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজ্যপালগৰাকীয়ে এটা বাৰ্তাত ভোগালী বিহুক অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অমূল্য সম্পদ বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ভোগালী বিহুক কৃষকৰ সমৃদ্ধিৰ প্ৰকাশ বুলি অভিহিত কৰে। তেওঁ কয় যে ভোগালী মানে মিলাপ্ৰীতিৰে একেলগে এসাজ খাই আত্মীয়তাক উদযাপন কৰাৰ নাম। গুৱাহাটী মহানগৰীৰ উজান বজাৰৰ মাছৰ বজাৰত উৰুকা উপলক্ষে আজি পুৱতি নিশাৰ পৰা ক্ৰেতাৰ ভিৰ পৰিলক্ষিত হয়। একেদৰে মহানগৰীৰ কলংপাৰ, বেলতলা, বামুনী মৈদাম, গণেশগুৰিৰ দৰে অন্যান্য বজাৰসমূহতো উৰুকাৰ লগভাতৰ যোগাৰ কৰিবলৈ ক্ৰেতা আৰু বিক্ৰেতাৰ বিপুল সমাগম হোৱা দেখিবলৈ পোৱা যায়। ডিব্ৰুগড় জিলাতো ভোগালী বিহুৰ ব্যাপক আয়োজন কৰা হৈছে। জিলাখনৰ বিভিন্ন ঠাইত মেজি আৰু ভেলাঘৰ সাজি ভোজ ভাত খোৱাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। জিলাখনৰ বাণীপুৰত ৰংঘৰৰ আৰ্হিত সজা ভেলাঘৰে সকলোৰে দৃষ্টি আকৰ্ষিত কৰিছে। জিলা প্ৰশাসনে উৰুকা আৰু মাঘ বিহু উপলক্ষে মাছ, মাংস, গাখীৰ, দৈকে ধৰি বিভিন্ন খাদ্য সামগ্ৰীৰ বজাৰ মূল্য অতিৰিক্তভাৱে বৃদ্ধি নকৰিবলৈ বেপাৰীসকলৰ কাৰণে এখন নিৰ্দিষ্ট মূল্য তালিকা প্ৰকাশ কৰিছে। জিলাখনৰ চৌকিডিঙিত আজি উৰুকা উপলক্ষে স্থানীয় বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকন উপস্থিত হৈ ৰাজ্যবাসী ভোগালী বিহুৰ উলগ জনোৱাৰ লগতে এফাকি বিহু গাই বিহুৰ শুভেচ্ছা জনায়। নগাঁৱৰ জিলা আয়ুক্ত দেৱাশী শৰ্মাই আজি ডাকৰঘাট যমুনা জলাহ বিলত পুৱাৰে ভাগত মৎস্য চিকাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। জিলাখনৰ জাকৰুৱা বিলত সহস্ৰাধিক লোকে মৎস্য চিকাৰত অংশগ্ৰহণ কৰে। শিৱসাগৰ নগৰৰ সমীপৰ জয়সাগৰ অঞ্চলত থকা জেৰেঙা পথাৰৰ বিলসমূহৰ লগতে ভটীয়াপাৰাৰ বিলসমূহৰ পাৰত আজি পুৱাৰে পৰা মাছ ক্ৰয় কৰিবলৈ যথেষ্ট সংখ্যক লোক উপস্থিত হয়। শিৱসাগৰত মাঘ বিহুৰ প্ৰস্তুতি সন্দৰ্ভত আমাৰ সংবাদদাতা মুজাহিদ আলীৰ চমু প্ৰতিবেদন।
উৰুকাৰ ভোজৰ বাবে সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰীয়া ৰাইজো সাজু হৈছে। আজি পুৱাৰে পৰা ৰাইজে উৰুকাৰ ভোজৰ বাবে মাছ, মাংস, হাঁহ, পাৰ, ছাগলী আদিকে ধৰি বিভিন্ন ভোগৰ সামগ্ৰী ক্ৰয় কৰাৰ বাবে বজাৰত ভিৰ কৰা দেখা যায়। শিৱসাগৰ নগৰৰ দলমুখ চাৰিআলি, কেন্দ্ৰীয় বজাৰ আদিকে ধৰি প্ৰতিখন বজাৰ ভৰি পৰিছে ভোগৰ সামগ্ৰীৰে। বজাৰত আৰি, চিতল, ভকুৱা, বৰালিৰ লগতে মাংস, হাঁহ, পাৰ আদি ক্ৰয় কৰাৰ বাবে ৰাইজে পুৱাৰ ভাগতে ওলাই অহা দেখিবলৈ পোৱা গৈছিল। বজাৰত মাছৰ দাম কিছু বেছি যদিও ৰাইজে আজি ভোগালীৰ এসাজ উদৰ পূৰাই খাবৰ বাবে তৃপ্তনালি কৰা নাই। শিৱসাগৰ নগৰৰ সমীপৰ জয়সাগৰ অঞ্চলত থকা বিলসমূহত আজি পুৱাৰে পৰা ৰাইজে যথেষ্ট ভিৰ কৰিছিল। সতেজ আৰু স্থানীয় মাছ ক্ৰয় কৰাৰ বাবে ৰাইজে পুৱতি নিশাৰে পৰা এই বিলসমূহৰ পৰা উপস্থিত হৈ নিজৰ পচন্দৰ মাছ ক্ৰয় কৰা দেখা গৈছিল।
কাছাৰ জিলাতো মকৰ সংক্ৰান্তি আৰু ভোগালী বিহু উপলক্ষে উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। জিলাখনৰ বিভিন্ন গাঁও আৰু চহৰাঞ্চলত সৃষ্টিশীল আৰ্হিত ভেলাঘৰ সাজি উলিওৱা হৈছে। পৰম্পৰাগত খাদ্য সম্ভাৰেৰে ভোগালীক আদৰিবলৈ কাছাৰ জিলাৰ ৰাইজ সাজু হৈছে। হোজাই জিলাতো উৰুকা উপলক্ষে পুৱাৰে পৰা লংকাৰ মাছৰ বজাৰত ভিৰ পৰিলক্ষিত হয়। একেদৰে উত্তৰ গুৱাহাটীৰ আমিনগাঁৱৰ মাছৰ বজাৰত পুৱতি নিশাৰে পৰা উত্তৰ কামৰূপৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকৰ সমাগম হৈছে। হোজাই জিলাৰ মীন বিভাগে আজি উৰুকা উপলক্ষে বিভিন্ন প্ৰজাতিৰ মাছৰ বিক্ৰীৰ বজাৰ মূল্য নিৰ্ধাৰণ কৰিছে। জিলা মীন বিষয়া ভৱানী প্ৰসাদ নাথে এই বিষয়ে উল্লেখ কৰি মাছৰ বজাৰত বিভিন্ন প্ৰজাতিৰ মাছৰ বিক্ৰীৰ নিৰ্দিষ্ট মূল্য বৰ্তাই ৰাখিবলৈ ব্যৱসায়ীসকলক আহ্বান জনায়। মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মায় আজি বরাক উপত্যকার তিনিটা বিধানসভা সমষ্টিত মুখ্যমন্ত্রী মহিলা উদ্যমিতা পুঁজি চেক বিতরণ করে। উত্তৰ করিমগঞ্জ বিধানসভা সমষ্টির 14,135গৰাকী আত্মসহায়ক গোটর মহিলাক উদ্যমিতা পুঁজি 10,000 টাকাকৈ চেক প্রদান করে। শ্রীভূমি জিলার ক্রীড়া সন্থা খেলপথারত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী কয় যে মহিলাসকলক আর্থিকভাবে সবল করে রাজ্যের তৃণমূল পর্যায়ের বিকাশ সুনিশ্চিত করবলে রাজ্য সরকার প্রতিশ্রুতিবদ্ধ। মহিলাসকলক এই ধনরাশির যথোচিত ব্যবহারে স্বাবলম্বনের পথ মুকলি করবলে আহ্বান জানায়। ডক্টর শর্মায় ইয়ার পাছত কাটিগড়া আর বরখলা বিধানসভা সমষ্টির আত্মসহায়ক গোটর মহিলাসকলকো উদ্যমিতা আঁচনির অধীন চেক প্রদান করে। কাটিগড়া বিধানসভা সমষ্টিত 18,588গৰাকী মহিলাক 10,000 টাকাকৈ চেক প্রদান করা হয়। মুখ্যমন্ত্রীগৰাকীয়ে বরখলা সমষ্টির 19,756গৰাকী উদ্যমী মহিলাক চেক বিতরণ করে। ভাষণ প্রসঙ্গত মুখ্যমন্ত্রী ডক্টর শর্মায় এই আঁচনিয়ে মহিলাসকলক স্বাবলম্বী করে তোলার বিকশিত নতুন গড়াত নির্ণায়ক ভূমিকা গ্রহণ করব বলে প্রকাশ করে। উল্লেখযোগ্য যে এদিনিয়া ভ্রমণসূচীর বরাক উপত্যকালে যাওয়া মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় ইয়ার পূর্বে কাছাৰ জিলার শিলচৰত সদ্যপ্রয়াত প্রাক্তন কেন্দ্রীয় মন্ত্রী কবীন্দ্র পুরকাষ্ঠর বাসগৃহত উপস্থিত হয়ে পরিয়ালক সাক্ষাৎ করে। ডক্টর শর্মায় প্রয়াত নেতাগৰাকীলৈ শ্রদ্ধা জ্ঞাপন করে শোকসন্তপ্ত পরিয়াললৈ সমবেদনা জ্ঞাপন করে। অসমীয়া সংগীত জগতৰ এটি উজ্জ্বল নক্ষত্র বিশিষ্ট সংগীত শিল্পী সমর হাজরিকার শেষকৃত্য আজি নবগ্রহ শ্মশানত সম্পূর্ণ রাজ্যিক মর্যাদায় সম্পন্ন করা হয়। নবগ্রহ শ্মশানত বিজেপির রাজ্যিক সভাপতি দিলীপ শইকীয়ে 79 বছৰ দেহাবসান ঘটা শিল্পীগৰাকীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন করে। ইয়ার পূর্বে গুৱাহাটীৰ নিজৰাপাৰাৰ বাসগৃহত গুণমুগ্ধসকলে শিল্পীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মন্ত্রী বিমল বৰাই প্ৰয়াত শিল্পীগৰাকী বাসগৃহত উপস্থিত হৈ তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে শোকস্তব্ধ পরিয়াললৈ সমবেদনা জ্ঞাপন করে। মন্ত্রীগৰাকীয়ে প্রয়াত সমর হাজরিকাক রাজ্য সরকারে মরণোত্তরভাবে শিল্পী বঁটা প্রদান করব বলে সাংবাদিকৰ আগত প্রকাশ করে। পাছত তেওঁৰ নশ্বৰ দেহ আকাশবাণী গুৱাহাটীৰ চহদলৈ অনা হয়। উল্লেখযোগ্য যে ভাৰতীয় খাদ্য নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হাজৰিকাই অসমীয়া লোকজীৱনৰ সুখ দুখ আশা আকাংক্ষাক সুৰৰ মাধুৰ্যৰে জনসাধাৰণৰ হৃদয়লৈ লৈ গৈছিল। লোকসংগীত, আধুনিক গীত আৰু সাংস্কৃতিক চেতনাৰে সমৃদ্ধ হাজৰিকাৰ সৃষ্টিসমূহ অসমীয়া সংগীত জগতৰ অমূল্য সম্পদ। তেওঁ উপপথ, বোৱাৰী, ঘৰ সংসাৰ, প্ৰভাতী পক্ষীৰ গানৰ দৰে কেইবাখনো জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰত কণ্ঠদান কৰিছিল। পদ্মশ্ৰী সন্মানেৰে বিভূষিত বিশিষ্ট সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং টেৰাঙৰ 89 সংখ্যক জন্মদিন উপলক্ষে আজি ডিফুত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। ডিফু সাহিত্য সভাৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত ভালে সংখ্যক লোকে পাহাৰ ভৈয়ামৰ সমন্বয়ৰ সাকুস্বৰূপ ৰংমিলিৰ হাঁহিৰ স্ৰষ্টা ৰংবং টেৰাঙৰ জন্মদিন উপলক্ষে শুভেচ্ছা জনায়। জিলা আয়ুক্ত আৰণ্য শইকীয়াই জন্মদিনত সাহিত্যিকগৰাকীক সাক্ষাৎ কৰি সুস্বাস্থ্য কামনা কৰে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ জোৰডাঙ্গাত সীমান্ত সুৰক্ষা বাহিনীয়ে আজি এজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে। ধৃত লোকজনক বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰতনপুৰ গাঁৱৰ মিষ্টাৰ আলী বুলি চিনাক্ত কৰা হৈছে। ধৃত লোকজনে আন 5জন বাংলাদেশী চোৰাং সৰবৰাহকাৰীৰ সহযোগত কাঁইটীয়া তাঁৰৰ বেৰ পাৰ হৈ গৰু সৰবৰাহৰ বাবে অসমত প্ৰৱেশ কৰিছিল। সীমান্তত তহলধাৰী বি এছ এফ জোৱানে এজনক কৰায়ত্ব কৰে যদিও আন 5জন বাংলাদেশী সৰবৰাহকাৰীয়ে পলায়ন কৰে। আৰক্ষীয়ে ধৃত লোকজনক আজি হাতছিঙিমাৰী জিলা আদালতত হাজিৰ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। আজি ভোগালী বিহুৰ উৰুকা, নিশা সমূহীয়া ভোজ ভাতৰ ব্যাপক প্ৰস্তুতি। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মাৰ বৰাক উপত্যকাৰ তিনিটা বিধানসভা সমষ্টিত মুখ্যমন্ত্রী মহিলা উদ্যমিতা পুঁজিৰ চেক বিতৰণ। সংগীত শিল্পী সমৰ হাজৰিকাৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন। আৰু পদ্মশ্রী সন্মানেৰে বিভূষিত বিশিষ্ট সাহিত্যিক ৰংবং টেৰাঙৰ 89 সংখ্যক জন্মদিন উপলক্ষে ডিফুত বিশেষ কাৰ্যসূচী। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।